تلك القرى نقص عليك من أنبائها ولقد جاءتهم رسلهم بالبينات فما كانوا ليؤمنوا بما كذبوا من قبل كذلك يطبع الله على قلوب الكافرين
খেইবুর জনপদৰ কিছু বিৱৰণ আমি তোমাৰ ওচৰত বৰ্ণনা কৰি আছো। সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাসুলসকলে স্পষ্ট প্ৰমাণ সহায় আহিছিল, কিন্তু পূৰ্বে সিহঁতে যিটোক মিছা বুলি অগ্ৰাহ্য কৰিছিল সেইটোক দুনাই বিশ্বাস কৰিবলৈ সিহঁতে মান্তি নহয়। এইদৰে আল্লাহে কাফিৰসকলৰ অন্তৰত মোহৰ মাৰি দিয়ে।